যীশুৱে 43 অধ্যায়। যীহুৱাই ইজৰাইলক দিয়া সান্তনাদায়ক প্ৰতিজ্ঞা। কিন্তু হে জাকুব, মই সৃষ্টিকৰ্তা যীহুৱাই, আৰু হে ইজৰাইল, তোমাৰ নিৰ্মাণকৰ্তা যীহুৱা এইদৰে কৈছে, ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ। মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই। তুমি যেতিয়া পানীৰ মাজেদি পাৰ হলে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ'লে সেইবোৰে তোমাক প্লাবিত নকৰিব। যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা, তুমি দগ্ধ নহবা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব। কিয়নো মই তোমাৰ ঈশ্বৰ যীহুৱা, ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনা, তোমাৰ ত্ৰাণকৰ্তা। মই তোমাৰ মুক্তিস্বৰূপে মিছৰ, তোমাৰ সলনি কোচ আৰু চিবা দিলোঁ। এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়। মই তোমাক প্ৰেম কৰোঁ, সেইবাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্ৰাণৰ সলনি লোকসমূহক দিম। ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ। মই পূব দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম। মই উত্তৰ দিশক কম, তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক কম, ধৰি নাৰাখিবা। মোৰ পুত্ৰসকলক দূৰ কৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া। মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া। তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্মাণ কৰিলোঁ। তোমালোকে চকু থকা অন্ধ লোকক আৰু কাণ থকা কলা লোকক উলিয়াই আনা। সকলো দেশবাসী গোট খাওক, আৰু লোকসমূহ সমবেত হওক। তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে, আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক, তেওঁলোকক শুনা হওক, আৰু সেয়ে সঁচা বুলি নিশ্চিত কৰা হওক। যীহুৱাই কৈছে, তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু ময়ে যে তেওঁ ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্বতে কোনো ঈশ্বৰ নিৰ্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ'ব। মই যীহুৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্তা নাই। ময়ে প্ৰচাৰ কৰিলোঁ, ময়ে পৰিত্ৰাণ কৰিলোঁ, আৰু ময়ে ঘোষণা কৰিলোঁ, আৰু আন কোনো দেৱতা তোমালোকৰ মাজত নাই। যীহুৱাই কৈছে, তোমালোকে মোৰ সাক্ষী, আৰু ময়েই ঈশ্বৰ। আদিৰে পৰা ময়েই তেওঁ। মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই। মই কাৰ্য কৰিম, আৰু কোনে তাক ঘূৰাব পাৰে? তোমালোকৰ মুক্তিদাতা ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ যীহুৱাই এই কথা কৈছে, মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম। মই কলদিয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিণত কৰিম। ময়ে যীহুৱা, তোমালোকৰ পবিত্ৰজনা, ইজৰাইলৰ সৃষ্টিকৰ্তা, তোমালোকৰ ৰজা। সমুদ্ৰৰ মাজেদি বাট, মহাজলৰাশীৰ মাজেদি পথ যুগুত কৰা যীহুৱাই এই কথা কৈছে, ৰথ আৰু ঘোঁৰা, সৈন্য সামন্ত আৰু বীৰসকলক বাহিৰ কৰি অনাজন, তেওঁলোকে একেলগে শুলে তেওঁলোক আৰু নুঠে, আৰু তেওঁলোক লুপ্ত হ'ব, জ্বলি থকা হলিতাৰ দৰে নুমাই যাব। তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা, আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা। চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত, সেয়ে এতিয়া ঘটিব, তোমালোকে জানো তাক নাজানিবা। মই অৰণ্যৰ মাজত পথ আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম। বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব কাৰণ মই অৰণ্যত পানী দিলো মৰুভূমিত নদী এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলো যাতে তেওঁলোকে মোৰ প্ৰশংসা গুণ কীৰ্তন কৰিব পাৰে কিন্তু হে জাকুব তুমি মোক হলে আহ্বান কৰা নাই আৰু হে ইজৰাইল তুমি মোৰ পৰা আমনি পাইছা তুমি মোৰ ওচৰলৈ তোমাৰ মেৰচাক জাকৰ পৰা এটাও মেৰচাক হোম বলিৰ বাবে নানিলা নাইবা তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই নৈবেদ্যৰে কৰা সেৱা কৰ্ম মই তোমাক কৰোৱা নাই নাইবা ধূপ লগুৱাই তোমাক ক্লান্ত কৰা নাই তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই কিন্তু তোমাৰ পাপবোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা মই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম কি হৈছিল তাৰ বাবে মোক সোঁৱৰণ কৰা আহা আমি একেলগে বাদানুবাদ কৰোঁ হওক তুমি যাতে নিৰ্দোষী প্ৰমাণিত হোৱা তাৰ বাবে কাৰণ দেখুওৱা তোমাৰ আদি পিতৃয়ে পাপ কৰিলে আৰু তোমাৰ মুখ্যসকলে মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে এই হেতুকে মই পবিত্ৰ কীট অধ্যক্ষসকলক অপবিত্ৰ কৰিম মই জাকুবক সৰ্বনাশ আৰু ইজৰাইলক নিন্দাৰ বিষয় কৰিম।